এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই জিন্তি ৰাণী ডেকা। অপাৰেশ্যন সিন্দুৰৰ সফলতাৰ পাছত সশস্ত্ৰ বাহিনীৰ বীৰত্বক উদযাপনৰ উদ্দেশ্যে ৰাষ্ট্ৰজুৰি 11 দিনীয়া শৌৰ্য সন্মান যাত্ৰা শীৰ্ষক ত্ৰিৰংগ যাত্ৰাৰ আয়োজন কৰা হৈছে। অসমৰ ভিন ভিন ঠাইত কালি ছাত্ৰ ছাত্ৰীকে ধৰি বিভিন্ন শ্ৰেণীৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে শোভাযাত্ৰা উলিয়ায়। অসম প্ৰদেশ বিজেপিয়ে আজি বিয়লি আদাবাৰীৰ অটল উদ্যানৰ পৰা কামাখ্যা মন্দিৰৰ নামনিলৈ ত্ৰিৰংগ যাত্ৰা আৰম্ভ কৰিব। বিজেপিৰ নেতাকৰ্মীৰ উপস্থিতিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই যাত্ৰাৰ শুভাৰম্ভ কৰিব। ৰাজ্যখনত কাইলৈ আৰু পৰহিলৈ জিলা পৰ্যায়ত আৰু 18 মে'ত বুথ পৰ্যায়ত ত্ৰিৰংগ যাত্ৰা আৰম্ভ হ'ব। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ CBSEৰ অধীনৰ 10ম শ্ৰেণীৰ ফলাফল ঘোষণা কৰাৰ পাছত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ নামভৰ্তিৰ বাবে আজিৰ পৰা দৰ্পণ অনলাইন নামভৰ্তি পৰ্টেল মুকলি কৰিছে। সেই অনুসৰি ছাত্ৰ ছাত্ৰীসকলে আজিৰে পৰা 20 মে' পৰ্যন্ত উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত নামভৰ্তিৰ বাবে আবেদন কৰিব পাৰিব। সংশ্লিষ্ট শিক্ষানুষ্ঠানসমূহে 23 মে'ৰ ভিতৰত নামভৰ্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব। নামভৰ্তি সম্পৰ্কীয় তথ্যৰ বাবে ছাত্ৰ ছাত্ৰীসকলে বিভাগীয় ৱেবছাইট www.ahsec.assam.gov.in বা darpan.ahsec.online.in চাব পাৰিব। পৰিষদে লগতে কোনো পৰিস্থিতিতে নামভৰ্তিৰ বাবে অফলাইন আবেদন গ্ৰাহ্য কৰা নহ'ব বুলি স্পষ্ট কৰি দিছে। ডিব্ৰুগড়ত আহোম সভাৰ 133 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে কালি পদ্মনাথ গোহাঁই বৰুৱা বঁটা বিশিষ্ট টাই গৱেষক লেখক সাহিত্যিক ডঃ পুষ্প গগৈক প্ৰদান কৰা হয়। ডিব্ৰুগড় জিলা আহোম সভাৰ উদ্যোগত সদৰ আঞ্চলিক আহোম সভা আৰু ডিব্ৰুগড়বাসী ৰাইজৰ সহযোগত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। বঁটা গ্ৰহণ কৰি ডঃ গগৈয়ে অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি পদ্মনাথ গোহাঁই বৰুৱাৰ জীৱন আৰু কৃতি সম্পৰ্কে আলোকপাত কৰে। এই উপলক্ষে আয়োজিত মুকলি সভাত তিনিচুকীয়া মহিলা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত মুৰববী অধ্যাপক উত্তম দুৱাৰাই ভাষণ দিয়ে। প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি ইন্দ্ৰ গগৈৰ সম্পাদনাত প্ৰকাশিত স্মৃতিগ্ৰন্থখন ডিব্ৰুগড় কানৈ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ জয়দেৱ গগৈয়ে উন্মোচন কৰে। এই অনুষ্ঠানত মৰাণ সভা, মটক সন্মিলনী, চুতীয়া জাতীয় সন্মিলনকে ধৰি বিভিন্ন সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকে। মহাপুৰুষীয়া ধৰ্মালোচনী সভা শ্ৰী শ্ৰী শংকৰদেৱ মন্দিৰৰ প্ৰচাৰ শাখাৰ উদ্যোগত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 537 সংখ্যক জন্মোৎসৱৰ সৈতে সংগতি ৰাখি অসম ভিত্তিত ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। প্ৰতিযোগিতাৰ ক শাখাত ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে বিষয় হৈছে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ গুৰুভক্তি। শ শাখাত নৱমৰ পৰা 10ম শ্ৰেণীলৈ বিষয় হৈছে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ ৰচনাত বাৎসল্য প্ৰেম। গ শাখাত 11ৰ পৰা স্নাতক শ্ৰেণীলৈ বিষয়বস্তু হৈছে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ নামঘোষা আৰু দৰ্শন। ৰচনাসমূহ শিক্ষানুষ্ঠানৰ মুৰববীৰ দ্বাৰা প্ৰত্যায়িত কৰি সম্পাদক প্ৰচাৰ শাখা মহাপুৰুষীয়া ধৰ্মালোচনী সভা শ্ৰী শ্ৰী শংকৰদেৱ মন্দিৰ শুৱালকুছি 78110 এই ঠিকনাত 31 মে'ৰ ভিতৰত পোৱাকৈ পঠিয়াব লাগিব। যোৱা নিশাৰে পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ডিব্ৰুগড় চহৰৰ বিভিন্ন স্থানত কৃত্ৰিম মানৰ সৃষ্টি হোৱাত জনসাধাৰণৰ জীৱন যাত্ৰা ব্যাহত হৈছে। চহৰখনৰ আমোলাপট্টি, লক্ষ্মীনগৰ, মানকটা পথ, শান্তিপাৰাকে ধৰি প্ৰায়বোৰ অঞ্চলতে কৃত্ৰিম বানে বাটপথ বুৰাই পেলাইছে। 2 এখন বিদ্যালয়ত পানীৰ মাজতে আজি ছাত্ৰ ছাত্ৰীসকলক শিক্ষাদান কৰা হৈছে বুলি আমাৰ ডিব্ৰুগড়ৰ সংবাদদাতাই প্ৰকাশ কৰিছে। চৰকাৰে 23 ছেপ্টেম্বৰক আয়ুৰ্বেদ দিৱস হিচাপে ঘোষণা কৰিছে। আয়ুষ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে পূৰ্বে ধনতেৰাছৰ দিনা পালন কৰি অহা আয়ুৰ্বেদ দিৱস এতিয়াৰে পৰা 23 ছেপ্টেম্বৰত পালন কৰা হ'ব। মন্ত্ৰালয়ে উল্লেখ কৰে যে আয়ুৰ্বেদক বিজ্ঞানসন্মত, প্ৰমাণ আধাৰিত আৰু সামগ্ৰিক চিকিৎসা পদ্ধতি হিচাপে প্ৰচাৰ কৰাৰ বাবে প্ৰতিবছৰে এই দিৱস পালন কৰা হয়। মন্ত্ৰালয়ে সকলো নাগৰিক, স্বাস্থ্যখণ্ডৰ সৈতে জড়িত ব্যক্তি, সংস্থা তথা আন্তঃৰাষ্ট্ৰীয় অংশীদাৰসকলক নতুনকৈ নিৰ্ধাৰিত দিনটো গ্ৰহণ কৰি প্ৰতিবছৰে 23 ছেপ্টেম্বৰত আয়ুৰ্বেদ দিৱস সক্ৰিয়ভাৱে পালন কৰিবলৈ আহ্বান জনায়। 19 বছৰ অনুৰ্ধৰ ছাফ ফুটবল চেম্পিয়নশ্বিপত ভাৰতে গ্ৰুপ বিৰ শীৰ্ষস্থান দখল কৰিছে। প্ৰতিযোগিতাত ভাৰতে কালি অৰুণাচল প্ৰদেশৰ উপিয়াত অনুষ্ঠিত এখন খেলত নেপালক 4-0 গ'লত পৰাস্ত কৰে। ভাৰতৰ হৈ ৰোহেন সিং চাপামায়ুমে 2টা আৰু উমাং ডদুম তথা ডেনি মেইটেয়ে 1টাকৈ গ'ল কৰে। এই জয়ৰ সুবাদত ভাৰতে নিজৰ 2খন খেলৰ পৰা 6 পইণ্ট আৰু 12 গ'লৰ ব্যৱধানৰ জৰিয়তে গ্ৰুপ পৰ্যায়ৰ খেল সামৰিছে। ছেমি ফাইনেলত অহা শুকুৰবাৰে দলটোৱে গ্ৰুপ এৰ ৰাণাৰ্ছ আপ মালদ্বীপৰ বিৰুদ্ধে আৰু নেপালে গ্ৰুপ এৰ শীৰ্ষস্থান প্ৰাপ্ত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। দুপৰীয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 1:40 শুনিবলৈ পাব।